বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 21 মে'ৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পঞ্জাৱ কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ষোড়শ বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকী হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস চতুৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটী প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ কথা সোঁৱৰে।
যে পৰাগ দাসৰ দৰে 2-3 জন মানুহ যদি অসমত জীয়াই থাকিলহেঁতেন, সংকটকালত অসমত তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লে। এই ক্ষমতাত যিসকল বলিয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভা যি ধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছে আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে, পৰাগ দাসৰ কি সামাজিক গণতন্ত্ৰৰ প্ৰতি আপোনাৰ আতংকি দিছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিৰে ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ সুফল সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীৰ আপোনাৰ বাধাগ্ৰস্ত হ'ব, ৰজাঘৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাতান্ত্ৰিক শক্তি জড়িত থাকিব পাৰে। যিসকল সদা হয় লোকে ইয়াত আজি মৰম দেখুৱালে তেখেতসকল, গতিকে অসুস্থ গাহেৰেও মই উপস্থিত থাকিছোঁ।
অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিষয় বিতৰণ 31 মে'ৰ ভিতৰত গুৱাহাটী প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহ্বান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড় থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। এই উপলক্ষে বড়োৰ জন্মস্থান গোৰেশ্বৰ গুৰমুঠ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচান অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা পৰম্পৰাগত আৰজ প্ৰাৰ্থনা আৰু মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত বিশিষ্ট চিকিৎসক নয়নমণি শৰ্মা, বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট প্ৰসাদ বড়ো, মন্ত্ৰীগৰাকীৰ কন্যা শশীপ্ৰভা বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈকে উদ্যানখনলৈ 61,000 দেশী পৰ্যটক আৰু 1,600 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
2025-26 বৰ্ষত এতিয়ালৈকে আমাৰ 1,50,00,000 টকা হিচাপে ৰেভিনিউ আমি পাইছোঁ। ক'ব গ'লে ভালেখিনি পৰ্যটক, যোৱা বছৰকৈ এইবাৰ ভালেখিনি পৰ্যটক বাঢ়িছে। এই বছৰ টোটেল পৰ্যটকৰ সংখ্যা হ'ল 61,000ৰ ওপৰতে হ'ব আৰু বিদেশী পৰ্যটক ক'ব লাগিলে 1,600ৰ ওপৰত এতিয়ালৈকে আহিছে আৰু এতিয়াও টুৰিষ্ট আহি আছে। আজি ঠিক আৰু আমাৰ হাতৰ সময় আছে, 1.5 মাহ সময় আছে। জুন মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্ক খোলা থাকিব অলরেডি এখন আমার ইয়ার সার্ভে একটা অর্ডার একটা ওলাইছে 2026 সনের 25 জুন লৈকে আমার এই মানাক রাষ্ট্রীয় উদ্যানখন আমার খোলা থাকিব।
শ্রোতা সকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জমুৰপুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 30 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাং গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ গুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। বিশিষ্ট আইনজ্ঞ অসম আন্দোলনৰ অগ্ৰণী নেতা ডঃ ভুৱন বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। আজি বহু গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত ভূটনা শ্মশানত তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ডঃ বৰুৱাই পৰৱৰ্তী সময়ত তেজপুৰ আৰু NEF আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ৰয়েল ক্লবেল বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডিন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মৃত্যুৰ সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভাকে ধৰি অন্যান্য ব্যক্তি আৰু প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ভাষানীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি 1 জুলাইৰ পৰা 9ম শ্ৰেণী শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলত হ'ব। অৱশ্যে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 3য় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। ইয়াৰ পূৰ্বে CBSEয়ে 6ষ্ঠ শ্ৰেণীৰ পৰা 3টা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৌ কৰিছিল। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। এইবছৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নিৰোগ ঘাতকক পৰাস্ত কৰা। সমগ্ৰ বিশ্বতে প্ৰায় 1400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোকে নিজৰ অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি 4জন লোকৰ ভিতৰত এজনৰহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ডগ্ৰাছ পৰ্যটন নিবাসৰ স্বত্বাধিকাৰী অচন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱা আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। কাজিৰঙাৰ পৰ্যটন বিকাশৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বৰুৱাই বিশেষ অৰিহণা আগবঢ়াইছিল। 2007 চনৰ পৰা প্ৰতিবছৰে 30 এপ্ৰিলত তেওঁ মাউতসকলক একত্ৰিত কৰি সন্মান প্ৰদান কৰি আহিছিল। কাজিৰঙা আৰু দাঁতিকাষৰীয়া অঞ্চলত বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যত সক্ৰিয়ভাৱে জড়িত বৰুৱাই স্থানীয় মহিলাসকলক কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেটৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰ 4টা উইকেট হেৰুৱাই 222 ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰান কৰে। বিৰাট কোহলীয়ে 58 আৰু দেৱদত্ত পাৰ্টিকলে 45 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক লেখক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বুৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাৱ কিংছক জয়ৰ বাবে 223 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।